মহাশয়, আপুনি কৈছে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। এই কথাষাৰ মই নুবুজোঁ। যদি ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে তেন্তে সংসাৰখনত ইমান বিশৃংখলতা আৰু অশান্তিৰ সৃষ্টি হ'বলৈ তেওঁ দিয়ে কিয়? ভূমিকম্প, যুদ্ধ, বানপানী, ধুমুহা আদি হয় কিয়? মানুহ হত্যা কৰা হৈছে, বস্তু বাহানি নষ্ট হৈছে, এইবোৰ আপুনি কেনেকৈ বুজাব?
আদিতে তেনেকুৱা নাছিল। ঈশ্বৰে সকলোকে সম্পূৰ্ণ শৃংখল হিচাপেই সৃষ্টি কৰিছিল। মানুহে সুখে সন্তোষে দিন নিয়াব পাৰিলেহেঁতেন, কিন্তু মানুহে ঈশ্বৰৰ ইচ্ছা পালন কৰাতকৈ নিজৰ মত আৰু ইচ্ছাৰে চলিবলৈ ধৰিলে, ঈশ্বৰৰ সৃষ্টিক পূজা কৰিবলৈ ধৰিলে আৰু মানুহে ঈশ্বৰক পিঠি দিলে। এইকাৰণেই পৃথিৱীত দুখ, বেজাৰ, বিশৃংখলতা আৰু মন্দতাৰে ভৰি পৰিল। প্ৰকৃতিয়েও মানুহৰ বিৰোধিতা কৰিবলৈ ল'লে। আজি অধিক মানুহে ঈশ্বৰৰ বাক্যৰ সত্যতালৈ মন নকৰে। ঈশ্বৰক বিচাৰি পোৱাৰ যুক্তি আৰু উপায় মানুহে নিজেই তৈয়াৰ কৰি লৈছে, কিন্তু ঈশ্বৰে তেওঁলৈ পালতাৰ কেৱল এটাই উপায় মানুহৰ জাতিৰ বাবে ৰাখি থৈছে। মানুহৰ ধাৰণালৈ তেওঁ অকণো মন নকৰে। আমি কৰা ভাল কাম, আমি ভাল হ'বলৈ চেষ্টা কৰা আৰু গুণ যশস্যা, এই সকলো ঈশ্বৰৰ দৃষ্টিত অপৰিষ্কাৰ ফটাকানিৰ নিচিনা।
হয় নেকি? এই বিষয়ে আৰু অলপমান ক'বনে?
যুগ যুগ ধৰি ঈশ্বৰৰ বহুত ধাৰ্মিক দাসসকলে তেওঁৰ সেৱা পূজা কৰি আহিছে। তেওঁলোকৰ কিছুমানক ভাওবাদী বোলা হৈছিল। তেওঁলোকৰ জৰিয়তে ঈশ্বৰে পবিত্ৰ পুস্তক বাইবেল লিখিছিল। তেওঁলোকে কৈছিল যে শান্তিৰাজ ৰূপে সৰ্বশক্তিমান ঈশ্বৰ এই জগতলৈ আহিব, যীশুখ্ৰীষ্ট তেওঁৰ নাম। তেওঁলোকে ক'বৰ দৰেই কেইবাশ বছৰ পাছত জগতত তেওঁৰ জন্ম ধাৰণ কৰিছিল। তেওঁৰ এবাৰো পাপ নকৰাকৈ এই জগতত 33 বছৰ কাল আছিল। তেওঁ যে সৰ্বশক্তিমান ঈশ্বৰ তাক প্ৰকাশ কৰিবলৈ তেওঁ বহুতো আচৰিত কাম কৰিছিল। তেওঁ ঈশ্বৰৰ সত্যতাৰ বিষয়ে মানুহক শিক্ষা দিছিল। তাৰ পাছত দুষ্ট মানুহবিলাকে তেওঁক ক্ৰুচত বধিবলৈ দিলে। ক্ৰুচত নিজৰ প্ৰাণ দি তেওঁৰ তেজেৰে মানুহ জাতিৰ পাপৰ প্ৰায়চিত্ত কৰিলে। তেওঁ মৈদামত 3 দিন আছিল, কিন্তু মৃত্যুৱে তেওঁক ধৰি ৰাখিব নোৱাৰিলে। মৃত্যুৰ শক্তিক তেওঁ নাশ কৰি চিৰকাললৈকে জীৱন্ত ঈশ্বৰ হৈ থাকিবলৈ তেওঁ পুনৰ জি উঠিল। ইয়াৰে তেওঁ ইয়াকে প্ৰমাণ কৰিলে যে কেৱল তেওঁৱেহে মানুহক স্বৰ্গলৈ চলাই নিব পাৰে।
যদি যীশুখ্ৰীষ্ট সকলো মানুহ জাতিৰ পাপৰ কাৰণে মৰিল তেন্তে তেওঁ সকলোকে স্বৰ্গলৈ নিবনে? স্বৰ্গবাসৰ পৰা কোনেও বাদ নপৰিবনে?
নাই নাই, অনেকেই স্বৰ্গবাসৰ পৰা বাদ পৰিব, কাৰণ তেওঁলোকে ঈশ্বৰৰ পৰিত্ৰাণ অগ্ৰাহ্য কৰিছে। আন নানান উপায়েৰে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব পৰা হ'লে যীশুখ্ৰীষ্টৰ মৃত্যুৰ একো অৰ্থ নাই, কিন্তু আন কোনো উপায় নাই। যীশুৱে কৈছে, ময়েই বাট, সত্য আৰু জীৱনো, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনেও নাযায়। কেৱল যিসকলে তেওঁ বিশ্বাস কৰে আৰু আশা ৰাখে স্বৰ্গতো তেওঁলোকেহে স্থান পাব।
মই এতিয়া বুজিছোঁ মহাশয়। এতিয়াৰে পৰা প্ৰভু যীশুৱে মোক গ্ৰহণ কৰিব, তেওঁৱেই মোৰ ত্ৰাণকৰ্তা আৰু মোৰ প্ৰভু হ'ব।